وَإِذَا جَاءَهُمْ أَمْرٌ مِّنَ الْأَمْنِ أَوِ الْخَوْفِ أَذَاعُوا بِهِ وَلَوْ رَدُّوهُ إِلَى الرَّسُولِ وَإِلَى أُولِي الْأَمْرِ مِنْهُمْ لَعَلِمَهُ الَّذِينَ يَسْتَنْبِطُونَهُ مِنْهُمْ ولولا فضل الله عليكم ورحمته لاتبعتم الشيطان الا قليلا
আৰু যদি খিয়াত ৰসুলৈ শান্তি অথবা সংখ্যাৰ কোনো সংবাদ আহে তেতিয়া খিয়াতে সেইটো প্ৰচাৰ কৰি ফুৰে যদি খিয়াতে সেই সংবাদটো ৰাসূল অথবা খিয়াতৰ মাজত যিসকলে নিৰ্দেশ প্ৰদানৰ অধিকাৰী তেওঁলোকক জনালেহেতেন তেতিয়া খিয়াতৰ মাজত যিসকলে তথ্য অনুসন্ধান কৰে তেওঁলোকে সেইটো যথার্থতা নিৰ্ণয় কৰিব পাৰিলেহেতেন তোমালোকৰ প্ৰতি যদি আল্লাহৰ অনুগ্ৰহ আৰু ৰহমত নাথাকিলেহেঁতেন তেন্তে তোমালোকৰ মাজৰ কিছুমানৰ বাহিৰে আটায়ে শয়তানৰ অনুসৰণ কৰিলেহেঁতেন।